ومن يهاجر في سبيل الله يجد في الأرض مراغما كثيرا وسعة ومن يخرج من بيته مهاجرا إلى الله ورسوله ثم يدركه الموت فقد وقع أجره على الله وكان الله غفورا رحيما
أرجي الله পথত হিজরত কৰিব তেওঁ পৃথিৱীত বহুত আশ্রয়স্থল আৰু প্ৰাচুৰ্য লাভ কৰিব লগতে আল্লাহৰ ৰাসূলৰ উদ্দেশ্যে নিজ ঘৰৰ পৰা মুহাজির হৈ উলাই যোৱাৰ পিছত যাৰ মৃত্যু ঘটিব তাৰ পুৰস্কাৰৰ দায়িত্ব হৈছে আল্লাহৰ ওপৰত আৰু আল্লাহ ক্ষমাশীল পৰম দয়ালু